ಬಟ್ಟ 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 মোক পাহৰিলে নেকি কি খবৰ খবৰটো কওক আপোনাৰ মানে আজিকালি কথাই নাপাতেচোন বৰ্তা মাতটো দিয়ক হ'ব দিয়ক গান গাব নালাগে হোৱাটছএপতো গান গোৱাই শুনাই থাকে ৰ'ব এক ছেকেণ্ড ক'বনে কিবা
ফোন কৰিছে
বৰ্তা
কোনোবাই ফোন কৰিছে চাই এইটো কি নম্বৰ মই নাজানো
মই
জঘন্য নাম এটা বাপেৰে দিছে
অনুগ্ৰহ কৰি লাইনতে থাকক আপ জিস ব্যক্তি সে বাত কৰ ৰহে হে উনহনে
ফোকাস নাই খোৱা এতিয়া দুটা চিংৰা আনিছো কালি তৰকাৰী আছে এটা ব্ৰেড আনিছো আজি চিংৰা কিটা আৰু চিংৰাৰ ভিতৰত
মানে সোমবাৰে
মহাদেৱৰ খং উঠে কি হয় গম পালে
ফোন মানে মোৰ কলটো ৰিচিভ কৰা নাই তেওঁ
কৈছে ফেব্ৰুৱাৰী মাহত যে মই ষোল্ল সোমবাৰ মে তপস্যা কৰোগা আপ মুঝে বতাইয়ে কেছে কৰনা হে ৰাতিপুৱা উঠিব লাগিব ব্ৰহ্ম মুহূৰ্তত 4টা বজাত গা ধুব লাগিব তাৰ আগদিনা একো নোখোৱাকে থাকিব লাগিব পায়খানা কৰালে ৰাতিপুৱা 4টা বজাত পায়খানা যেতিয়া হৈ যাব গোটেই পেটৰ বস্তুবিলাক হ'ল তাৰপিছত গা ধুব লাগিব তাৰপিছত যেনেকে দিয়ক বেলপাতটো নাজিলেও নাই এটা শিৱলিংগৰ মূৰত পানী অলপ পেলাই দিব লাগিব আৰু এই গোটেই দিনটো একো খাব নালাগিব এনেকে 16টা সোমবাৰ থাকিব লাগিব 16টা এটা নহয় দুটা নহয় তিনটা নহয় চাই 16টা সোমবাৰ থাকিব লাগিব
হীৰেণ বৰাটো কেতিয়া মানে বাৰোৱাৰীতে থাকে নে আজিকালি নে কত থাকা
এইটো মোৰ ঘৰত আছিলে মোৰ ঘৰৰ পৰা খেদা খালে মই তাক খেদি দিলো
শুনিলো
মই দেৱৰো দেৱ মহাদেৱ
গম পাও গম পাও,
গম নাপাওঁ এতিয়াও, এতিয়াও গম পোৱা নাই। পাবি, কেতিয়া পাবি জানে?
আপুনি কালকে কালকে ৰূপত আহিছে, মই গম পাওঁ।
কমেক্সৰ চিলভাৰ মাৰ্কেট ভাঙিব তেতিয়া নৰাধম মোদীও গম পাব, হিমন্তই গম পাব, তই গম পোৱা দূৰৰ কথা।
আপুনি শুনকচোন, এই পাঠানৰ কিবা কবনে, কিবা পাঠান চাঠান ওলাইছে যে,
ফাকি তাক বিজেপিয়ে পইচা দি বিজেপিৰ হতুৱাই, বিজেপিৰ যে কৰ্মী আছে তাৰ হতুৱাই ঝুমাদম টিকেট কৰে, পইচা অলপ দিছে, নাই তথাপিও নহল, বুজিছ? সেইটো এটা মহা বদমাছ, হাৰাম জাদা মুছলমান, এটা জেকেট এটা আছে নহয় আজিকালি, এইটো কি
শিকিছো, দেখিছে আজিকালি আপোনাৰ মানে মই নাম লৈ পূজা কৰো,
নালাগে তই তোৰ নিজৰ, তই নিজৰ ভিতৰটো, তই নিজৰ ভিতৰতে মই বাস কৰিছো।
বৰ্তা পুতুল পেহী আজিকালি কত থাকে? পুতুল পেহী,
পুতুল আছে তাতে হেৰাম যদি, তাই ফোন চোন নুঠায়।
আপোনাৰ কি পইচা খালে নেকি?
এনেকুৱা দম্ভ তৰ্প অভিমান এইজনী হল পুতুল আৰু হিতেন ভট্ট, মোৰ মাতটো মই থাপ্পড় মাৰিছো, দেখিছ নাই? সিদ্ধাৰ্থ গোস্বামীটো তাহাঁতৰ ঘৰৰ ওচৰতে থাকে, কবি যে কোনোবা দিনা অভি ৰাজু আহিব, অভিনৱ বুলি কলে লগাই, ৰাজু কোনোবা দিনা আহিব কেলা, ৰাজু আহিব, হাতত এখন দাউ থাকিব আৰু তোৰ ঘৰত ঘপিয়াই পেলাই সোমাব, ইজেন মণিও থাকিলে থাকিব নোৱাৰিব, বুজিছ নাই? ইজেন মণি, সিটো এটা আছে দিল্লীত, আছে দিল্লী নে গাজিয়াবাদত, কিন্তু তোক কিন্তু কাম চলিয়ে থাপ্পড় দিব, নাকে মুখে দাঁত চাঁত দাঙি দিব।
আজিকালি কি সিদ্ধাৰ্থ গোস্বামী আপোনাক কল নকৰে নেকি? ইমান ডিষ্টাৰ্ব দিছিলে আগতে,
সিদ্ধাৰ্থ গোস্বামীয়ে জঘন্য কথা কৈ দিলে নহয়, শুনিলি নহয়, গালি কিমান
পাৰিলে একদম বলিব লাগিছিল, আৰু বেয়াকে দিব লাগিছিলে, আৰু বেয়াকে দিয়ক, মই একদম ভাল নাপাওঁ,
গালি দি একো লাভ নাই।
নাই নাই, এই মহাদেৱক আকৌ কোনে গালি দিব, নহয় নহয় নেকি?
হাঁহৰ পাখিত পানী পৰিলে পানী লাগি থাকে নেকি? থাকে।
আৰু হে শুনকচোন, বিপ্লৱ,
তই বঙালী ছোৱালী, তই থাক বঙালী, তহঁতৰ কি নাম, এইটো কি, মাইকেল মধুসূদন দত্তৰ জন্মদিন, মাইকেল মধুসূদন দত্তৰ মৃত্যু কেনেকা হৈছিলে
জানো?
হিন্দু আহে,
বিপ্লৱ বড়োৱে বা আপোনাৰ মাৰ পইচা খালে মই শুনিছো।
নাই খোৱা, কেলে খাব?
মই শুনিছো এইটো কথা, মোক কৈছে মানে, আৰু মই অডিঅ' পাইছো, এটা ভিডিঅ' পাইছো।
বিপ্লৱ বড়োৱাই
আপোনাৰ গলমিটত মানে মিটিং কৰি আছে,
ই আছে যদি আছে, গল যদি গল, মোৰ লগত কি লেনা দেনা?
একদম সঁচা কথা,
মোৰ লগত কোন আহক কোন নাই একো নাই, কোন নীলোৎ পল, কোন প্ৰপালিকা, কোন বিপ্লৱ, কোন আন কোন বাল, কোনোবা আহিবি কোনোবা যাবি, কাৰ কাৰ কেনেকে কেনেকে ইকুৱেশ্যন লিখি থৈছো সেইমতে চব চলি থাকিব। তই কেনেকে আহিছ, কেনেকে মোক জঘন্য মানুহ কটা মানুহৰ মূৰ আৰু হেৰি দেখুৱাইছ, তাৰপিছত এতিয়া আকৌ আহিছ, আকৌ
চাইছানে নাই, কলা একেবাৰে মানে ব্লেক দিপে দি থৈছো, মই একদম চেঞ্জ হৈ গৈছো।
সেইটোকে উঠাচোন চাও, চাও আছে নেকি, আছে যদি দেচোন চাও, তলত লিখি দিবি অভিনৱ বৰঠাকুৰ বুলি, ডিপি, আই ৰিকুৱেষ্ট এ ডিপি ফ্ৰম অভিনৱ বৰঠাকুৰ, দিছ ইজ ৱাট হি ষ্টেণ্ড এণ্ড আই এম গোনা পুট ইট ৰাইট হিয়াৰ, আই হেভ দ্য পাৱাৰ টু পুট ইট, আই হেভ নো ফিয়াৰ।
ওকে, আপোনাৰ কোনটো ডিপি লগাম, কৈ দিয়ক কৈ দিয়ক, কওকচোন আপোনাৰ কোনটো ডিপি লগাম, মই কোনটো ডিপি, ফটোটো দিয়ক, মই লগাই আছো।
কি ভাল আৰু কি বেয়া কচোন, ভালৰ পৰিসংখ্যা বেয়াৰ পৰিসংখ্যা কি, কাম আৰু ৰতি কোন হয় আৰু কামদেৱ কোন হয়,
নাজানো মই, নাজানো,
সেইটো মই হয় কেলা,
অ
নৰসিংহটো মই হয় আৰু অভিনৱটো
পাৰ্বতী,
মোৰ বাহিৰে এতে কৰো নাই, যা খেলা
পাৰ্বতী, পাৰ্বতী কোন ইউএছএ,
যদিও মই হয় খেলা,
জুবিন গাৰ্গৰ বিষয়ে কিবা ক'বনে,
জুবিন
গাৰ্গ শুনক বৰা নাকাটিব, শুনক জুবিন গাৰ্গ,
সেইটো মই হয়,
অ আপুনিয়ে নেকি, অ
যা হ'ল মিছাকে মিছাকে।